গুড ইভিনিং, ইটো আকাশবাণী কহিমা সামলাগা খবর পড়ি আছি কংলংলা পহেলা হেডলাইন্স। ইন্ডিয়া তো বেশি জলদি বদলি হয়ে আছে আর আহিয়া 10 সাল দিয়ে এটা 10 ট্রিলিয়ন ডলার ইকনমি হবলে আছে বলে ন্যাশনাল সিকিউরিটি এডভাইজার অজিত ডোভালপরা কইছে। স্কিল আপগ্রেডেশন ট্রেনিং প্রোগ্রাম দো অফিসার্স অফ স্টাফ কান নাগাল্যান্ড ডিপার্টমেন্ট অফ ইনফরমেশন অফ পাবলিক রিলেশনস কর্নি কোয়েমাটি রাখিছে। ইউনিয়ন কালচার সেক্রেটারি গোবিন্দ মোহান্তা কৈছে যে বিকশিত ভারত হবলে কারণে ইন্ডিয়া লগা মফিসল দি আর্ট এন্ড কালচার তো বেশি দরকার এলিমেন্ট একটা হবলে আছে আর এনুয়াল সামার হাপি ক্যাম্প তো ডিমাপুরি রাখিছে। ইতিয়া পুরা খবর। ন্যাশনাল সিকিউরিটি এডভাইজার অজিত ডোভালপরা কৈছে যে ইন্ডিয়া তো বেশি জলদি বদলি হয়ে আছে আর আহিয়া 10 সাল দিয়ে 10 ট্রিলিয়ন ডলার ইকনমি হবলে আছে। ডোভালপরা কৈছে যে ইন্ডিয়ার কারণে এটা বেশি ডর কামিয়াব হব আর দুনিয়াদি তিসরাওয়ালা সবচেয়ে ডর ইকনমি হবলে আছে। তাহি কৈছে যে ইন্ডিয়া দি দুনিয়ালাগা সবচেয়ে ডর ওয়ার্ক ফোর্স তো বিহি থাকবলে আছে। ডোভালপরা বর্ডার সিকিউরিটি ফোর্স BSF লাগা 21st ইনভেস্টিগেশন সেরেমনি আর রোস্তামজি মেমোরিয়াল লেকচার উইকেন্ড ভাবন নাইট এলিডি কথা কৰি থাকিছে। তাৰপৰা কৈছে যে টেকনিকেলি ইণ্ডিয়াত বেছি এডভান্স দেশ হিচাপে বেছি ফিল্ড কান চিমি কণ্ডাক্টৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেনুফেকচাৰিং ডিফেন্স আৰু ছিকিউৰিটি হবলৈ আছে। একে সময়তে ডবল বা BSF লগতে দেশ লগা সীমনা খান বাজাই ৰখাৰ কাৰণে বাধাই দিছে আৰু এইটো দুনিয়া লগা সবচে ডাঙৰ সীমনা গাৰ্ড কৰিয়া ফৰ্চ আছে বুলি কৈছে। নাগালেণ্ড লগা ইনফৰমেশ্যন অফ পাব্লিক ৰিলেশ্যনছ IPR লগা অফিচাৰ্ছ আৰু ষ্টাফ খান ইম্পাৱাৰ কৰি দিবলৈ এটা দৰকাৰ গদম উঠাই দিয়া দি দুদিন ৰখীয়া স্কিল আপগ্ৰেডেশ্যন ট্ৰেইনিং প্ৰগ্ৰামটো DIPR কহিমাদি ৰাখিছে। এইটো শেষ হোৱা দিন আজি মিডিয়া ছেক্ৰেটাৰী চিফ মেজিষ্ট্ৰেট অফিচ INO কিটছৰ পৰা মজবুত ৱৰ্ক ফৰ্চ এটিক ৰাখিবলৈ কনচিষ্টেণ্ট হবলৈ আৰু নিজৰ কাম দি পূৰা মন দিয়া দেখাই দিবলৈ দৰকাৰ জনাই দিছে। তাৰপৰা অফিচাৰ্ছ লগা দৰকাৰ কাম কাম জনাই দিছে আৰু সবচে ভাল হবলৈ কোচেচ কৰি কিনে জীৱন পূৰা শিকি ৰাখি লগা কনচেপ্ট মানে বুলি অনুৰোধ কৰিছে। ডেপুটি নিউজ ডাইৰেক্টৰ অব এছিয়া পেচিফিক এছচিয়েটেড প্ৰেছ ইয়াৰমিয়া আৰ্থৰ পৰা IPR অফিচাৰ্ছ আৰু ষ্টাফ লগতে খাস জাকাডো জনাই দিছে আৰু নাগালেণ্ড লগা মানুহ খান কাৰণে সবচে পহিলা জানকাৰী দিয়া খান আছে বুলি কৈছে। তাৰপৰা ট্ৰেইনিজ লগতে এইটো ফাইদা উঠাই কিনা ভাল পৰা কমিউনিকেট কৰিবলৈ আৰু কন্দুকল ঝামেলাৰ সময় দি খোলা আৰু চাফা আৰু বিশ্বাস কৰিবলৈ পাৰিয়া নিয়মটো ৰাখি বুলি কৈছে। ট্ৰেইনিং দি জানকাৰী থকা ষ্টেচনছ দি জইণ্ট ডাইৰেক্টৰ IPR আছাংলা ইমছং পৰা ঝামেলা আৰু কন্দুকল সময় দি ৰিপৰ্টিং লগা দৰকাৰ জনাই দিছে আৰু মানুহখন লগতে ঠিক আৰু চাহীৰ লগত চাফা জানকাৰী দিবলৈ দৰকাৰ জনাইছে। জইণ্ট ডাইৰেক্টৰ IPR চাইমন টিলিয়া পৰা IPR ডিপাৰ্টমেণ্ট ভিতৰতে ভাল মিলা জোৰা ৰাখি বুলি কৈ কিনা চব মানুহে একে হিচাপ ৰাখি বুলি দৰকাৰ জনাইছে। ইউনিয়ন কালচাৰ ছেক্ৰেটাৰী গোবিন্দ মোহান্তা কৈছে বিকশিত ভাৰত হবলৈ কাৰণে ইণ্ডিয়া লগা মফিচিয়েল দি আৰ্ট আৰু কালচাৰটো দৰকাৰ এলিমেণ্ট এটা হবলৈ আছে। চাৰদিন ৰখীয়া ফেষ্টিভেল সামাগাম আৰ্ট ফিষ্টটো ইণ্ডিয়া হেবিটেট চেণ্টাৰ নাই দিল্লী দি যোৱাকালি খোলাই দি কিনে মোহান্তা সমাজ দি আৰ্ট লগা কাম আৰু ইটো পেট্ৰনেজ কাৰণে দৰকাৰ থকা কথা কৰিছে। তাৰপৰা আৰ্ট আৰু কালচাৰ লগা ফিল্ড দি ষ্টাৰ্ট আপছ দিবি কথা কৰিছে। সামাগাম আৰ্ট ফিষ্ট 2024 আৰ্ট এক্সিবিশ্যনছ ফিল্ম স্ক্ৰীনিংছ আৰু ৱৰ্কশ্বপছ কাৰণে ৰাখি আছে। আৰ্ট এক্সিবিশ্যন দি 42 নতুন আৰু ষ্টাব্লিছড আৰ্টিষ্ট কানৰা দেশপুৰা দ্বাৰা মিলাই কিনে আৰ্টিষ্টিক এক্সপ্ৰেছনছ আৰু টেকনিক্স কাৰণ লগা কিচন কিচনটো দেখাই দি আছে। ফেষ্টিভেলটো আহিয়া সোমবাৰ শেষ হবলৈ আছে। ইনোভেশ্যন হাব আৰু স্পেচ এডুকেশ্যন চেণ্টাৰ নাগালেণ্ড ছাইন্স চেণ্টাৰ ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজিৰ পৰা এনুৱেল ছামাৰ হবি কেম্পটো ইনোভেশ্যন হাব ডিমাপুৰি আজি যোগা কৰিছে। ইভেণ্টটো এক্সপ্লৰ দ পচিবিলিটিজ ৰিইউজ এণ্ড ৰিডিউজ লগা তিনি নীতি ৰাখি কিনে ভাগ লোৱা খান লগতে ৱেষ্ট প্লাষ্টিক বটলছ ৱেষ্ট কাৰ্বৰ্ড কাৰ্টুনছ নিউজ পেপাৰ্ছ ৱেষ্ট কেৰি বেগছ খান চলাই কিনে ভাল প্ৰডাক্টছ বনাবলৈ দিছে। সামৰ হবি কেম্প ৰখীয়া লেখা আচল ভাৱনাটো ক্ৰিটিকেল থিংকিং আৰু প্ৰেক্টিকেল প্ৰব্লেম ছলভিং স্কিলছ এক্সাৰচাইজ কৰি কিনে নৱজোৱান বাচ্চা খান লগতে ক্ৰিয়েটিভিটি চলাই কিনে লোকেল ইনোভেশ্যন পঢ়াই দিব না মন উঠাই দিবলৈ আৰু এইটো সময় দি নন বায়োডিগ্ৰেডেবল ৱেষ্ট খান PET বটল ৱাটাৰ বটল নিচিনা চলা দুবি কম কৰি দিবলৈ ভাল ৰাস্তা বিচাৰি বুলি কৈছে। ষ্টুডেণ্টছ খান চৰকাৰ আৰু প্ৰাইভেট স্কুলছ পৰা বি ইভেণ্টটি ভাগ লৈছে। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান প্ৰায় এইটো খবৰ দিয়ে নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। National Health Mission NHM Nagaland NHD programs or activities like a review meeting tado conference hall director of health or family welfare Kohima di Juakali Rakise Ministry for Health or Family Welfare P Pai Wang Koyapra Okishanti Kotakuri Kwesike Etunishina meeting Rakyabra program officials Lokodi Chinta Bhavana Kanjana Dibli Hobidato DSC in a Kaholi so Milaikina solutions annually paribo. Program Bishi Bhakra, Poisa Tuka Duk Pai Thakya, Janai Dikana, Taira Kwesike Financial Allocations to Dorkar Aru Zeruri Thakya Hisab Ki Panai Dibali Lage. Commissioner Secretary V. Kizobra Kwesi, Fraternity Hisabi Department Prami Lagina East Yusi Kutha Kuribali, Mihinat Kuribali Aru Sapha Sukna Aru Gol Rakibali Kwesi. Taira Kwesike Healthcare Management to India Indian Public Health Standard Norms Hisabi Hovala Se. Alak alak national health programs like officers pa nicho kamyab dorka aro challenges kandi presentation DC. Executive Engineer Electrical Division Mon K Ting Tin Moy Konya Prakwisi Indian Electricity Act 2003 laga section 135 niche niyam lahoy kina connection korea hawking electric supply lines laga loping meter tampering korea noholi nahuti kina electric poles cholai kina thakyado sazadibali offense ase executive engineer bagoise ke mon down laga kono ba colony se indonesia korea do dikhilaise jonte ofc cable othai rakhibali karone electric poles kan niyam nahoy kina cholai ase tarpa কে ইলেকট্রিসিটি লগত জড়িত মেটেরিয়ালস ছয় থাকিয়াদো ঠিক টেকনিক্যাল জ্ঞান আৰু স্কিল না থাকিলে খতৰা আছে তাইবা টেলিকম কোম্পানিজ লগত লগি লগি ডিপাৰ্টমেন্ট লগত মিলাগেনা টেলিকম কেবলস তো পোলস বা হাতাই দিবলৈ জনা দিছে তাইবা কৈছে কি পোলস কান তেৰা মিৰা কৰি দিয়া নহলে বিয়া কৰি দিয়া বা কোনোবা জখম কৰি দিলে নহলে টেকনিক্যাল এক্সিডেন্ট হলে গলতি কৰিয়া টেলিকম কোম্পানি বা জিম্মেদাৰ হ'ব বুলি কৈ দিছে एक दिन रखिया अवेयरनेस कैंपेन बा वर्ल्ड नो टोबैको दिन दो जुआ कली दुईटा गवर्नमेंट स्कूल्स का नागालैंड केफ्रे डिस्ट्रिक्ट लगा पुंगो सब डिवीजन ने जिदे रखी से प्रोग्राम समय दे टोबैको और स्मोकिंग कोरिया लगा खतरा और टोबैको बा हुदाई सब जीवन लक्षण कुरी दिया लगा गिनती काम जनाए दिसी और इन्फॉर्मेशन एजुकेशन और कम्युनिकेशन मेटेरियल्स का दो स्टूडेंट्स ना जिदी भाग कर दिसे टीम दी मेडिकल ऑफिसर सीएचसी पुंगो डॉक्टर वेरी मिरोबा लोहिना थकी से Nagaland Department of Youth Resources or Sports by Meritorious Kilaria Kanlogodi application Dibule Matisi John Kanba April 2023 by March 2024 Samoy Northeast Level, National Level or International Level de recognized disciplines Nechidi medals and GDC. Eligible candidates Logodi Niju Kamiya for certificates to Concerned Association by Directorate Office de Aya Moina Tris Tarik Ya Akodi Jamakuri Dibule Janai Se. Edo Bakwesi, Idu Guidia Din Basodi application. Receive for the accept no corribo. Aro sports the India Laga Joyti Surika Vinam Aro Priyanshra Archery World Stage 2 Ichyong South Korea de Aji compound mixed team final de Punji Jesse. Team Bra host the dish Laga Han Song Yon Aro Yang E1 Logoti tight semi final de Haraidi se. Iduha Logoti Joyti Parnit Kaur Aro Aditi Swami Laga compound. Women's team bra, jua witness to final di pungja pasudi India bra tournament di itu laga dusra wala medal rupa boli confirm hoise. Joyti aro Priyansh bra, itia USA laga Olivia team aro Sawyer Sullivan top 2 world rank desh logo di gold medal match di ahia kali khili bole ase. Khobar says di headlines dubara janai di ase. India do bishi jaldi bodli hoi jai ase aro ahia 10 sal di itoba $10 trillion economy hobole ase boli National Security Advisor Ajit Doval bra koise. Skill upgradation training program to officers and staff kan Nagaland laga Department of Information and Public Relations kali Kohimati rakise. Union Culture Secretary Govind Mohan Bra Kwesi, Vixit Bharat Hobali Karni, India Laka Mofisal, the Art Aro Culture Do, Vishi Dorkar Elementic Ta Hobali Asi, Aro Annual Summer Hobby Camp Do, Dimapuri Raki Se, Aro Ajirati Laka Nagamis Khobar, Imadi Se Skurasi, Apnikan Sop Karani, Bharati Hobi.